মাননীয় ন্যায়াধীশ ঋষিকেশ ৰয়। 1960 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখে ন্যায়াধীশ ঋষিকেশ ৰয় জন্ম হৈছিল। 1982 চনত তেখেতে দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ কেম্পাছ ল' চেণ্টাৰৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। 21 ডিচেম্বৰ 2004 তাৰিখে তেখেতক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হিচাপে মনোনীত কৰা হয়। ন্যায়াধীশ ৰয়ে 12 অক্টোবৰ 2006 তাৰিখে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিছিল আৰু 2008 চনৰ 15 জুলাইৰ পৰা স্থায়ী ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠতম অবৰ ন্যায়াধীশ হিচাপে তেওঁ মধ্যস্থতাকাৰী আৰু আলোচনাৰ মাজেৰে গোচৰ নিষ্পত্তিকৰণ আইন 1996ৰ অধীনত প্ৰশাসনিক বিভাগৰ JAD প্ৰভাৰী ন্যায়াধীশ আৰু মুখ্য ন্যায়াধীশৰ প্ৰতিনিধি ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেখেতে মধ্যস্থতা নিৰীক্ষণ সমিতিৰ শীৰ্ষ পদত কাৰ্যনিৰ্বাহ কৰা সময়ত হাকু ব্ৰিজ নামৰ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰা হয় আৰু মধ্যস্থতা অনুষ্ঠানসমূহত এই চলচ্চিত্ৰখন প্ৰশিক্ষণ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয়। ন্যায়াধীশ ৰয়ৰ নেতৃত্বত অৰুণাচল প্ৰদেশ আইন সেৱা প্ৰাধিকৰণে জাতিগত বৈষম্যৰ ওপৰত অপ্নে অজনবী নামৰ এখন চুটিছবি নিৰ্মাণ কৰিছিল আৰু ইয়াত ভুক্তভোগীসকলক কেনেকৈ আইনী সাহায্য প্ৰদান কৰিব পাৰি সেই বিষয়ত আলোকপাত কৰা হৈছে। অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যবাহী মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰা কালত ন্যায়াধীশ ৰয়ে অসমৰ প্ৰান্তীয় লোকসকলৰ ন্যায় লাভৰ সুবিধাৰ বাবে ৰিচ আউট এণ্ড ৰেছপণ্ড শীৰ্ষক এক কাৰ্যসূচী ৰূপায়ণ কৰিছিল। তেওঁ ভাৰতীয় আইন প্ৰতিষ্ঠানৰ ILI অসম খণ্ডৰ দায়িত্বত আছিল। ন্যায়াধীশ ৰয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধীনৰ ন্যায়িক বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰাৰ উপৰিও ভাৰতবৰ্ষৰ মুখ্য ন্যায়াধীশৰ নেতৃত্বত থকা ৰাষ্ট্ৰীয় ন্যায়িক শৈক্ষিক পৰিষদৰ সদস্য হিচাপে মনোনীত হৈছিল। ন্যায়াধীশ ৰয়ৰ সম্পাদনাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সংবাদ পত্ৰ আত্মান নিয়মীয়াকৈ প্ৰকাশ পাইছিল। 2018 চনৰ 8 আগষ্টত ন্যায়াধীশ ৰয়ে কেৰালা উচ্চ ন্যায়ালয়ৰ 35তম মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে 29 মে 2018 তাৰিখে তেখেতক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰা কেৰালা উচ্চ ন্যায়ালয়লৈ বদলি কৰা হৈছিল আৰু 2018 চনৰ 30 মে'ৰ পৰা তেখেতে কেৰালা উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 2019 চনৰ 23 ছেপ্টেম্বৰ তাৰিখে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে।